এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰি ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, ব্ৰহ্মপুত্ৰৰ জাহাজত 21 ডিচেম্বৰত অসমৰ নিৰ্বাচিত শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা, ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন, 23,791 গৰাকী মহিলাক মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানৰ চেক বিতৰণ, নগাঁও ঢিঙত আজি দ্বিতীয় দিনাও প্ৰশাসনৰ উচ্ছেদ অভিযান, 15 জানুৱাৰীৰ ভিতৰত এডিআৰিৰ তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পত্ৰ বিতৰণ, আৰু লক্ষ্ণৌত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি20 ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 20 ডিচেম্বৰত বৰঝাৰৰ লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমান বন্দৰৰ নতুন টাৰ্মিনেল মুকলি কৰাৰ লগতে গোপীনাথ বৰদলৈৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি সন্ধিয়া বৰঝাৰ বিমান বন্দৰ ভ্ৰমণ কৰাৰ পাছত সাংবাদিকৰ সৈতে হোৱা কথা বতৰাত এই কথা সদৰি কৰে। মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰা মতে অহা 20 ডিচেম্বৰত প্ৰধানমন্ত্ৰীগৰাকীয়ে বিয়লি 2:45 লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমান বন্দৰত অৱতৰণ কৰিব। ইয়াৰ পাছত তেওঁ বিমান বন্দৰৰ নতুন টাৰ্মিনেল ভৱন মুকলি কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা অনুষ্ঠানৰ অংশ হিচাপে বিমান বন্দৰৰ চৌহদৰ ভিতৰতে ভাৰতৰত্ন লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ 80 ফুট উচ্চতাৰ প্ৰতিমূৰ্তি উন্মোচন কৰিব। তেওঁ বিমান বন্দৰৰ নতুন টাৰ্মিনেল উদ্বোধন কৰাৰ পাছতে টাৰ্মিনেল ভৱনৰ ভিতৰত 15 মিনিট সময় কটাই এখন ৰাজহুৱা সভাত অংশগ্ৰহণ কৰিব। ইয়াৰ পাছতে প্ৰধানমন্ত্ৰী বৰঝাৰ বিমান বন্দৰৰ পৰা বিজেপিৰ ৰাজ্যিক কাৰ্যালয়লৈ যাব আৰু দলীয় কৰ্মীসকলৰ সৈতে কিছু সময় কটাব। নিশাটো গুৱাহাটীত কটোৱাৰ পাছত প্ৰধানমন্ত্ৰীগৰাকীয়ে 21 ডিচেম্বৰত পুৱা গুৱাহাটীৰ নৌ পৰিবহণ টাৰ্মিনেলত চৰাইদেউ জাহাজত ৰাজ্যৰ 25-30 গৰাকী শিক্ষাৰ্থীৰ সৈতে পৰীক্ষা পে চৰ্চা অৰ্থাৎ পৰীক্ষা সম্পৰ্কীয় বিষয় লৈ আলোচনা কৰিব। তেওঁ লগতে অসম আন্দোলনৰ শ্বহীদসকলৰ স্মৃতিত বৰাগাঁৱত নিৰ্মাণ কৰা শ্বহীদ স্মাৰক ক্ষেত্ৰ পৰিদৰ্শন কৰিব আৰু 860 গৰাকী শ্বহীদলৈ শ্ৰদ্ধাৰ্ঘ্য নিবেদন কৰিব। তাৰ পাছত প্ৰধানমন্ত্ৰী ডিব্ৰুগড়লৈ ৰাওনা হ'ব। তাত তেওঁ প্ৰায় 11,000 কোটি টকা ব্যয়েৰে নিৰ্মাণ হ'বলগীয়া নামৰূপৰ এমনিয়া ইউৰিয়া প্ৰকল্পৰ আধাৰশিলা স্থাপন কৰিব। শিক্ষামন্ত্ৰী ডঃ অনুজ পেগু, শক্তিমন্ত্ৰী প্ৰশান্ত ফুকন আৰু স্থানীয় বিধায়ক তৰংগ গগৈয়ে কালি প্ৰধানমন্ত্ৰীৰ নামৰূপৰ সভাস্থলী পৰিদৰ্শন কৰি কাৰ্যসূচীৰ অগ্ৰগতিৰ বুজ লয়। মন্ত্ৰীদ্বয়ে প্ৰধানমন্ত্ৰীৰ ভ্ৰমণ সন্দৰ্ভত বিভাগীয় বিষয়া আৰু কৰ্মচাৰীসকলৰ সৈতে এখন পৰ্যালোচনা বৈঠকতো মিলিত হয়। মন্ত্ৰী পীযুষ হাজৰিকাই কালি পলাশবাৰী বিধানসভা সমষ্টিৰ অন্তৰ্গত বাটৰহাটত থকা বিজেপিৰ মুখ্য কাৰ্যালয়ত দলৰ কৰ্মকৰ্তাসকলৰ সৈতে প্ৰধানমন্ত্ৰীৰ আগমন সন্দৰ্ভত বৈঠকত মিলিত হয়। এই বৈঠকত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়া, দক্ষিণ কামৰূপ জিলা বিজেপিৰ সভাপতি অঞ্জন গোস্বামীকে ধৰি কেইবাগৰাকী ব্যক্তিয়ে অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড় জিলাত বিকাশৰ নতুন প্ৰভাত কাৰ্যসূচীত অংশগ্ৰহণ কৰি কেইবাটাও প্ৰকল্প উদ্বোধন আৰু আধাৰশিলা স্থাপন কৰাৰ লগতে আত্মসহায়ক গোটৰ মহিলাসকলক চেক বিতৰণ কৰিব। এই উপলক্ষে মৰাণৰ অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প খেলপথাৰত দিনৰ 10:30 বজাৰ পৰা বিশেষ কাৰ্যসূচীৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই টিংখাং বিধানসভা সমষ্টিৰ আত্মসহায়ক গোটৰ 23,791 গৰাকী মহিলাক মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত 10,000 টকাৰ চেক বিতৰণ কৰিব। তদুপৰি তেওঁ মৰাণত 12,32,00,000 ব্যয়েৰে নিৰ্মাণ হোৱা অভয়পুৰ গ্ৰাম্য ক্ৰীড়া প্ৰকল্প উদ্বোধন কৰিব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই তৃতীয় পৰ্যায়ৰ অসম মালাৰ অধীনত 37,92,00,000 টকা ব্যয়েৰে মৰাণ নিতাইপথৰ মৰাণ টাউন ক্লাবৰ পৰা গজপুৰীয়া লুকুমাৰী অংশৰ 9.3 কিলোমিটাৰ পথৰ উন্নীতকৰণ আৰু বহলীকৰণৰ আধাৰশিলা স্থাপন কৰিব। একেদৰে তেওঁ 19,50,00,000 টকা ব্যয়েৰে নিৰ্মাণ কৰিবলগীয়া টিংখাং সমজিলা আয়ুক্তৰ কাৰ্যালয় আৰু মৈত্ৰী আঁচনিৰ অধীনত 2,15,00,000 টকাৰে নিৰ্মাণ কৰিবলগীয়া মৰাণ আৰক্ষী থানা ভৱনৰ আধাৰশিলাও স্থাপন কৰিব। এই কাৰ্যসূচীত মন্ত্ৰী যোগেন মোহন আৰু বিমল বৰাই অংশগ্ৰহণ কৰিব। নগাঁও জিলাৰ ঠিং ৰাজচক্ৰৰ দখলীকৃত চৰকাৰী ভূমিত প্ৰশাসনে আজি দ্বিতীয় দিনাও উচ্ছেদ অভিযান চলাব। আজি ৰৌমাৰী বিল, মৈৰাধ্বজ, বেচামাৰী, শালমৰাবাৰী, অকৰাবাৰী আৰু গেলেকনী বিলৰ মুঠ কেইবাবিঘাও ভূমি দখলমুক্ত কৰাৰ বাবে অভিযান চলোৱা হ'ব। এই অভিযানৰ বাবে 300 অধিক আৰক্ষীৰ লোক নিয়োগ কৰা হৈছে। এই অভিযান 19 আৰু 20 ডিচেম্বৰতো চলিব। উল্লেখযোগ্য যে কালি পুৱা 8 বজাত আৰম্ভ কৰা এই অভিযানত টুকটুকি, চালনাবাৰী আৰু আহোমগাঁৱৰ অবৈধভাৱে পুখুৰী খনন কৰা চৰকাৰী ভূমি দখলমুক্ত কৰা হয়। অঞ্চলটোত বহুলোকে কেইবাবছৰ ধৰি বৃহৎ পুখুৰী খনন কৰি অবৈধভাৱে মাছৰ ব্যৱসায় কৰি আহিছিল। কালিৰ এই অভিযান শান্তিপূৰ্ণভাৱে সম্পন্ন হয়। কালি এই অভিযানস্থলীত জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ লগতে জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়া উপস্থিত থাকে। কালি আৰম্ভ কৰা এই অভিযান সন্দৰ্ভত জিলাখনৰ আয়ুক্ত শ্ৰীশৰ্মাই এইদৰে কয়।
আজি আমি আৰম্ভ কৰিছিলো, অকণমান কাম লেহেমীয়া হলেও, অকণমান পলম হলেও কামখিনি কিন্তু আমি সম্পন্ন কৰিবই লাগিব। বিকল্প আছে, লেবাৰ ৰেডি কৰা, সময় লাগিব, কিন্তু আমি যোনখিনি কাম হাতত লৈছো সেইখিনি আমি সম্পন্ন কৰিহে এৰিম। আৰু বিশেষভাৱে মই এষাৰ কথা ক'ব বিচাৰোঁ যে আজি গোটেই সমগ্ৰ ৰাইজ ইয়াত একত্ৰিত হৈছিলে। আজি এমুঠি নিকৃষ্ট মনোবৃত্তিৰ মানুহৰ বাবে এসময়ত যোনটো অঞ্চলত সোণালী ধান হৈছিলে, এসময়ত য'ত সুন্দৰকৈ পানীবোৰ ইয়াৰ পৰা ওলাই গৈছিলে নদীলৈ আৰু কৃত্ৰিম বান পৰিস্থিতি নহৈছিলে, আজি সেই কৃত্ৰিম বান পৰিস্থিতি এই ধিং অঞ্চলত মানুহ পৰিত্ৰাণ পাবলৈ তেওঁলোকে হাবাথুৰি খাইছে। আজি সমগ্ৰ ৰাইজ এককভাৱে তেওঁলোকে ওলাই আহিছে, ওলাই আহি এষাৰ কথা কৈছে যে তেওঁলোকে এই কৃত্ৰিম বান পৰিস্থিতিৰ পৰা পৰিত্ৰাণ পাব বিচাৰিছে। এই অভিযান আজি মাত্ৰ আমি আৰম্ভণি কৰিছোঁ, দুদিন বা তিনিদিন বা চাৰিদিন বুলি কথা নহয়, যেতিয়ালৈকে আমি সম্পন্ন নকৰোঁ তেতিয়ালৈকে এই অভিযান অব্যাহত থাকিব।
ৰাজ্য চৰকাৰে 15 জানুৱাৰীৰ ভিতৰত ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ নিযুক্তি সম্পূৰ্ণ কৰিব। স্বাস্থ্য বিভাগৰ নিযুক্তি 22 ডিচেম্বৰত আৰু চাহ বাগিচাৰ পৰা বিভাগটোৰ বিভিন্ন পদৰ বাবে বাছনি লাভ কৰা যুৱক যুৱতীসকলক 23 ডিচেম্বৰত নিযুক্তি প্ৰদান কৰা হ'ব। ইয়াৰ লগতে অভিযান্ত্ৰিক, কৃষিকে ধৰি কেইবাটাও বিভাগৰ নিযুক্তি পত্ৰ 10 ফেব্ৰুৱাৰীৰ পূৰ্বে প্ৰদান কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি ফেচবুক লাইভযোগে এই বিষয়ে সবিশেষ প্ৰকাশ কৰে।
ডাইৰেক্টৰেট অফ হেলথ চাৰ্ভিচ আৰু ডাইৰেক্টৰেট অফ মেডিকেল এডুকেশ্যন অৰ্থাৎ স্বাস্থ্য বিভাগৰ নিযুক্তিসমূহ আমি 22 তাৰিখে দিম, কিন্তু চাহ বাগিচাৰ 3% ৰিজাৰ্ভেশ্যনত যিসকলে চাকৰি পাইছে তেওঁলোকক আমি নিযুক্তি পত্ৰ 23 তাৰিখে দিম। জানুৱাৰী মাহৰ 10 তাৰিখৰ আগতে আমি চতুৰ্থ বৰ্গ ADRE যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ দিম, আৰু জানুৱাৰী মাহৰ 15 তাৰিখৰ আশে পাশে তৃতীয় বৰ্গত যিসকলে উত্তীৰ্ণ হৈছে তেওঁলোকক আমি নিযুক্তি পত্ৰ বিতৰণ কৰিম। ইয়াৰ পিছত আৰু কেইটামান বিভাগৰ নিযুক্তি পত্ৰ আছে, ইঞ্জিনিয়াৰৰ নিযুক্তি পত্ৰ আছে, এগ্ৰিকালচাৰ ডিপাৰ্টমেণ্টৰ নিযুক্তি পত্ৰ আছে, আৰু বহুখিনি বিভাগীয় নিযুক্তি পত্ৰ আমাৰ সন্মুখত আছে। বিভাগীয় নিযুক্তি পত্ৰখিনি 10 ফেব্ৰুৱাৰীৰ আগতে আমি শেষ কৰিম।
ৰাজ্য চৰকাৰে শীঘ্ৰেই 75,000 ল'ৰা ছোৱালীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম আঁচনিৰ অধীনত আত্মসংস্থাপনৰ সুবিধা আগবঢ়াব বুলিও মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে। ইয়াৰ বাবে বাছনি প্ৰক্ৰিয়া প্ৰায় শেষ হৈছে আৰু 15 জানুৱাৰীৰ পাছত এই আঁচনিৰ অধীনত যুৱক যুৱতীসকলক আত্মসংস্থাপনৰ সুবিধা দিয়া হ'ব বুলি তেওঁ কয়। প্ৰতিখন জিলাৰ সদৰত এই আঁচনিৰ হিতাধিকাৰীসকলক ধন বিতৰণ কৰা হ'ব বুলিও তেওঁ জানিবলৈ দিয়ে। ইপিনে অসম আৰক্ষীত খালী হৈ থকা 2,350 পদ পূৰণ কৰাৰ বাবে বিভাগটোৱে কালি বিজ্ঞাপন প্ৰকাশ কৰে। ইয়াৰে 2,237 পদ অসম আৰক্ষী আৰু 113 পদ বন বিভাগৰ। বিজ্ঞাপন অনুসৰি 48 উপ পৰিদৰ্শক পদ, 39 সহকাৰী কাৰাধ্যক্ষ, 1,052 কনিষ্ঠ বলৰ পদকে ধৰি বিভিন্ন পৰ্যায়ৰ পদৰ বাবে প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে। অসম চৰকাৰৰ দক্ষতা বিকাশ অভিযানৰ অধীনত শিৱসাগৰ জিলাৰ শুকানপুখুৰী বৰ্ণকুটিৰ শিল্পগ্ৰামত 10 দিনীয়া বিশেষ মুখা প্ৰশিক্ষণ অনুষ্ঠিত হৈছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ সৃষ্টিৰাজিৰ অন্যতম উপাদান মুখা নিৰ্মাণৰ সকলো দিশ সামৰি লোৱা এই শিবিৰত 10 গৰাকী প্ৰশিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰিছে। এই প্ৰশিক্ষণত ভাওনাত ব্যৱহাৰ কৰা মুখাসমূহ স্থানীয়ভাৱে পোৱা সামগ্ৰী বাঁহ, খেৰ, বোকামাটি, গোবৰ আদিৰে সাজি উলিওৱাৰ ব্যৱহাৰিক কৌশল প্ৰণালীবদ্ধভাৱে শিকোৱা হৈছে। মুখাশিল্পী সুজিত বৰুৱাই এই কাৰ্যসূচীত মুখ্য প্ৰশিক্ষক হিচাপে অংশ লৈছে। প্ৰশিক্ষকগৰাকীয়ে এই প্ৰশিক্ষণ সন্দৰ্ভত এইদৰে কয়।
শিৱসাগৰৰ এই বেতবাৰী গোৱামৰা সন্দিকৈ বৰ্ণকুটিত, বৰ্ণকুটিটো হৈছে আমাৰ ইয়াত আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ এটা চেণ্টাৰ। ইয়াতে প্ৰতি বছৰে 10 জনক মুখাশিল্পৰ, বিশেষকৈ মুখাশিল্পৰ প্ৰশিক্ষণ হয়, আৰু এই মুখাশিল্পৰ প্ৰশিক্ষণ এইবাৰ হৈ আছে অসম চৰকাৰৰ আছাম স্কিল ডেভেলপমেণ্ট মিছনৰ আণ্ডাৰত। গতিকে এই প্ৰশিক্ষণত 10 গৰাকী প্ৰশিক্ষাৰ্থীয়ে প্ৰশিক্ষণ লৈ আছে আৰু শেষ হ'ব কেইদিনমানৰ পাছতে প্ৰায় হৈছে। আমি আশা কৰিম যে এই মুখা যাতে শিৱসাগৰৰ মুখা হিচাপে প্ৰতিষ্ঠা লাভ কৰক আৰু অহা সময়ত আমি যাতে শিৱসাগৰৰ এটা অগ্ৰগণী ভূমিকা মুখাই ল'ব পাৰে বা তাৰ কাৰণেখিনি মানুহক উলিয়াব লাগিব, তাৰ কাৰণে আমি যত্ন কৰি আছোঁ আৰু ভৱিষ্যতেও কৰিম। আৰু ইয়াতো আগতেও বহুতখিনি মানুহে 400+ মানুহে প্ৰশিক্ষণ লৈছে আৰু প্ৰশিক্ষণ প্ৰাপ্ত হৈছে।
24 ডিচেম্বৰত এই মুখাশিল্পৰ প্ৰশিক্ষণ কাৰ্যসূচী সামৰণি পৰিব। মণিপুৰত আজিৰে পৰা 3 দিনীয়াকৈ অষ্টাদশ ৰাজ্যিক অৰেঞ্জ ফেষ্টিভেল অৰ্থাৎ কমলা উৎসৱৰ আয়োজন কৰা হৈছে। ৰাজ্যখনৰ সৰ্বাধিক কমলা উৎপাদন হোৱা তামেংলং জিলাত এই উৎসৱৰ আয়োজন কৰা হৈছে। উল্লেখযোগ্য যে এই জিলাখনত উৎপাদিত কমলাৰ অনন্য সোৱাদ আৰু গুণাগুণৰ বাবে ভৌগোলিক সূচ্যাংক লাভ কৰিছে। প্ৰতি বছৰে কমলাৰ উৎপাদকসকলক উৎসাহিত কৰাৰ লগতে ইয়াৰ বজাৰ বৃদ্ধি আৰু প্ৰসাৰৰ বাবে ৰাজ্যখনত এই উৎসৱৰ আয়োজন কৰা হয়। ইয়াৰ বাবে অঞ্চলটোৰ বিভিন্ন স্থানত আটক ধুনীয়াকৈ কমলাৰ বিপণীসমূহ সজাই তোলা হৈছে। উৎসৱৰ অংশ হিচাপে সাংস্কৃতিক অনুষ্ঠান, পৰম্পৰাগত ক্ৰীড়া, আলোচনাচক্ৰ আৰু অৰেঞ্জ কুইন প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। উদ্বোধনী কাৰ্যসূচী হিচাপে আয়োজিত 12 কিলোমিটাৰ জোৰা দৌৰ প্ৰতিযোগিতাত কমেও 400 লোকে অংশগ্ৰহণ কৰে। 19 ডিচেম্বৰত উৎসৱৰ সামৰণি পৰিব। চিৰাং জিলাৰ সদৰ কাজলগাঁৱৰ বড়ো লেখক সংস্থাৰ কাৰ্যালয় প্ৰেক্ষাগৃহত কালি বিটিচিৰ কাৰ্যবাহী সদস্য পানীৰাম ব্ৰহ্মই বড়ো সংগ্ৰহালয় উদ্বোধন কৰে। এই উপলক্ষে বড়ো লেখক সংস্থাৰ সভাপতি ৰাজেন বসুমতাৰীৰ সভাপতিত্বত অনুষ্ঠিত সভাত বড়ো জনগোষ্ঠীয় সাহিত্য সন্দৰ্ভত আলোকপাত কৰা হয়। এই সভাতে পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডঃ মংগল সিং হাজোৱাৰীয়ে সংস্থাৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰে। উল্লেখযোগ্য যে 2017 চনত বড়ো লেখক সংস্থাই জনগোষ্ঠীটোৰ সমাজত দৈনন্দিন ব্যৱহৃত সামগ্ৰীসমূহৰ বাবে লোৱা পৰিকল্পনা অনুসৰি এই সংগ্ৰহালয় স্থাপন কৰা হৈছে। ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ পাঁচখনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল আজি লক্ষ্ণৌৰ অটল বিহাৰী বাজপেয়ী একানা ক্ৰিকেট ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ভাৰতীয় সময় অনুসৰি খেলখন সন্ধিয়া 7 বজাত আৰম্ভ হ'ব। ভাৰত সম্প্ৰতি 2-1 ফলাফলেৰে শৃংখলাত আগবাঢ়ি আছে। আজিৰ খেলখনত বিজয় লাভ কৰিব পাৰিলে ভাৰতে শৃংখলা হস্তগত কৰাটো নিশ্চিত হ'ব। শৃংখলাৰ পঞ্চম তথা অন্তিমখন খেল পৰহিলৈ আহমেদাবাদৰ নৰেন্দ্ৰ মোদী ষ্টেডিয়ামত অনুষ্ঠিত হ'ব। ইপিনে অসুস্থতাৰ পৰিপ্ৰেক্ষিতত অলৰাউণ্ডাৰ অক্ষৰ পেটেলক শৃংখলাৰ পৰৱৰ্তী দুখন খেলৰ বাবে দলৰ পৰা বাদ দিয়া হৈছে। ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ পৰিষদৰ পুৰুষৰ নিৰ্বাচক সমিতিয়ে খেলুৱৈগৰাকীৰ ঠাইত শ্বাহবাজ আহমেদক দলত অন্তৰ্ভুক্ত কৰাৰ বিষয়ে ঘোষণা কৰিছে। আপোনালোকে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক মনজিৎ গগৈৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰিত চকু ফুৰাওঁ।
আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাত অন্যান্য খবৰসমূহৰ লগতে জুবিন গাৰ্গৰ হত্যাৰ গোচৰৰ প্ৰথমটো শুনানি সম্পৰ্কীয় বাতৰিয়ে শিৰোনাম দখল কৰিছে। কালি আদালতত 7 গৰাকী অভিযুক্তক ভাৰ্চুৱেলি হাজিৰ কৰোৱাৰ পাছতেই অহা 22 ডিচেম্বৰত গোচৰটোৰ পৰৱৰ্তী দিন ধাৰ্য কৰা হৈছে। মৃত্যুৰ সময়ত কোভিডত আক্ৰান্ত আছিল জুবিন শিৰোনামেৰে আমাৰ অসম কাকতে বাতৰিটো প্ৰথম পৃষ্ঠাৰ মুখ্য বাতৰি হিচাপে পৰিৱেশন কৰিছে। দৈনিক জনমভূমি কাকতত প্ৰকাশিত এই বাতৰিটোৰ শিৰোনাম আদালতত আৰম্ভ জুবিন হত্যাৰ বিচাৰ আইনী সেৱা কৰ্তৃপক্ষই দিলে অধিবক্তা। দৈনিক অসম, দৈনিক অগ্ৰদূত, অসমীয়া প্ৰতিদিন, নিয়মীয়া বাৰ্তা আৰু দি চেণ্টিনেল কাকততো জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰটোৰ প্ৰথমটো শুনানি সম্পন্ন হোৱাৰ বাতৰিটো গুৰুত্ব সহকাৰে প্ৰকাশ কৰা হৈছে। ইফালে ৰাজ্যসভাত উদাত্ত কণ্ঠৰে জুবিন গাৰ্গক ভাৰত ৰত্ন দিবলৈ অগপৰ সাংসদ বীৰেন্দ্ৰ প্ৰসাদ বৈশ্যই দাবী কৰা এটা বাতৰি অসমীয়া খবৰ কাকতে আছুতীয়াকৈ প্ৰকাশ কৰিছে। 2026ৰ বিধানসভা নিৰ্বাচনক লৈ ৰাজনৈতিক দলসমূহে কুচকাৱাজ অব্যাহত ৰখাৰ সময়তে কালি অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে এ আই ইউ ডি এফ দলেৰে মিত্ৰতা অসম্ভৱ বুলি ঘোষণা কৰিছে। দি আছাম ট্ৰিবিউন কাকতত এই বাতৰিটোৱে প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। উত্তৰ প্ৰদেশৰ মথুৰা জিলাৰ যমুনা এক্সপ্ৰেছ ৱেত 19খন বাহনৰ সংঘৰ্ষৰ ফলত 13 জন নিহত হোৱাৰ লগতে আন 7 লোক আহত হয়। দি টাইমছ অফ ইণ্ডিয়া কাকতে এই বাতৰিটোক প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। এতিয়া আহক আমি পুনৰ বাতৰিৰ মাজলৈ উভতি যাওঁ।
ধন্যবাদ মনজিত। শিশু সুৰক্ষা ব্যৱস্থা শক্তিশালী কৰি তোলাৰ লক্ষ্যৰে কালি ৰাজ্যৰ বিভিন্ন জিলাত সুৰক্ষিত শৈশৱ সোণালী অসম শীৰ্ষক 90-দিনীয়া বিশেষ সচেতনতা অভিযানৰ শুভাৰম্ভ কৰা হয়। শ্ৰীভূমি জিলাতো কালি আয়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত এই অভিযান মুকলি কৰা হয়। জিলা শিশু সুৰক্ষা গোট আৰু জিলা প্ৰশাসনৰ উদ্যোগত আয়োজিত এই কাৰ্যসূচীৰ জৰিয়তে শিশুসকলৰ সুৰক্ষা, অধিকাৰ আৰু কল্যাণ সন্দৰ্ভত সমাজৰ সকলো স্তৰৰ লোকৰ মাজত সজাগতা বৃদ্ধিৰ প্ৰয়াস কৰা হয়। পৰৱৰ্তী 90 দিনৰ বাবে বিভিন্ন ধৰণৰ কাৰ্যসূচীৰে এই প্ৰয়াস অব্যাহত ৰখা হ'ব। এই অনুষ্ঠানত জিলা প্ৰশাসন, আৰক্ষী প্ৰশাসন, জিলা আইন সেৱা প্ৰাধিকৰণ আৰু বিভিন্ন শিশু সুৰক্ষা সংস্থাৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে। সমগ্ৰ শিক্ষা শিৱসাগৰৰ উদ্যোগত কালি জিলাখনৰ 5খন পি এম চিৰ বিদ্যালয়ৰ 477 গৰাকী ছাত্ৰ ছাত্ৰীক যোৰহাট জিলাৰ স্বৰ্গদৌ চুকাফা সমন্বয় কেন্দ্ৰ আৰু বৰ্ষাৰণ্য গৱেষণা প্ৰতিষ্ঠান পৰিদৰ্শন কৰোৱা হয়। ছাত্ৰ ছাত্ৰীসকলে স্বৰ্গদৌ চুকাফা কেন্দ্ৰৰ লগতে হস্তশিল্প আৰু কাৰুশিল্প কেন্দ্ৰ, স্থানীয় শিল্পকলা উদ্যান আৰু প্ৰেক্ষাগৃহ পৰিদৰ্শন কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত পুৱাৰ ভাগত কুঁৱলী আৱৰি থাকিব। অৱশ্যে পাছলৈ বতৰ ফৰকাল হোৱাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 27 ডিগ্ৰী আৰু সৰ্বনিম্ন 11 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰঝাৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। ব্ৰহ্মপুত্ৰৰ জাহাজত 21 ডিচেম্বৰত অসমৰ নিৰ্বাচিত শিক্ষাৰ্থীৰ সৈতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পৰীক্ষা পে চৰ্চা। ডিব্ৰুগড়ত আজি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও প্ৰকল্পৰ উদ্বোধন আৰু আধাৰশিলা স্থাপন। নগাঁৱৰ ধিঙত আজি দ্বিতীয় দিনাও প্ৰশাসনৰ উচ্ছেদ অভিযান। 15 জানুৱাৰীৰ ভিতৰত ADRE তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদৰ নিযুক্তি পত্ৰ বিতৰণ। আৰু লক্ষ্ণৌত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ মাজৰ 5খনীয়া টি টুৱেণ্টি ক্ৰিকেট শৃংখলাৰ চতুৰ্থখন খেল। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানেই। ক্ষণিক পাছতেই জিলাৰ ৰেহৰূপ আৰু দিনৰ 11 বজাত আঞ্চলিক বাতৰি শুনিবলৈ পাব।